Ea, Akahvani. বাতৰি সৈতে মই পংকজ নন ভট্টাচাৰ্য। এতিয়াৰ প্ৰধান বাতৰিসমূহ হৈছে, ভাৰতৰ নাৰী শক্তিয়ে কঠোৰ পৰিশ্ৰম, সাহস আৰু আত্মবিশ্বাসেৰে সাফল্যৰ শিখৰ স্পৰ্শ কৰিবলৈ সমৰ্থ হৈছে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় মন্ত্ৰী অমিত শ্বাহে আজি জালিয়ানৱালাবাগৰ সাহসী শ্বহীদসকলৰ স্মৃতিত শ্ৰদ্ধাঞ্জলি জনাইছে। অসমীয়াৰ বাপতি সাহোন ৰঙালী বিহুৰ আজি উৰুকা। বিহু উপলক্ষে অসমত আনন্দমুখৰ পৰিৱেশৰ সৃষ্টি হৈছে। প্ৰসিদ্ধ সংগীত শিল্পী আশা ভোচলেৰ অন্ত্যেষ্টিক্ৰিয়া আজি বিয়লি 4 বজাত মুম্বাইৰ শিৱাজী পাৰ্কত সম্পন্ন হ'ব। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি হায়দৰাবাদৰ ৰাজীৱ গান্ধী আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত ছানৰাইজাৰ্ছ হায়দৰাবাদ ৰাজস্থান ৰয়েলছৰ মুখামুখি হ'ব। ভাৰতৰ নাৰী শক্তিয়ে কঠোৰ পৰিশ্ৰম, সাহস আৰু আত্মবিশ্বাসেৰে সাফল্যৰ শিখৰ স্পৰ্শ কৰিবলৈ সমৰ্থ হৈছে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিছে। শ্ৰীমোদীয়ে মহিলাৰ সবলীকৰণৰ বাবে সকলোকে একগোট হৈ সুযোগসমূহৰ প্ৰসাৰ ঘটাবলৈ আহ্বান জনায়। নতুন দিল্লীত আয়োজিত নাৰী শক্তি বন্দন সন্মিলনত অংশ লৈ প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰতে মহিলা সবলীকৰণৰ বাবে উৎসৰ্গিত একবিংশ শতিকাৰ অন্যতম বৃহৎ সিদ্ধান্ত গ্ৰহণৰ দিশত অগ্ৰসৰ হৈছে। তেওঁ কয় যে ভাৰতীয় সংসদ অতীত আৰু ভৱিষ্যতৰ অভিলাষ পূৰণ কৰিব পৰাকৈ নতুন ইতিহাস সৃষ্টিৰ পথেৰে আগবাঢ়িছে। ৰাজ্যৰ বিধানসভাৰ পৰা দেশৰ সংসদ ভৱনলৈ মহিলাসকলৰ কেইবা দশকজোৰা অপেক্ষাৰ অহা 16, 17 আৰু 18 এপ্ৰিলত অন্ত পৰিব বুলি তেওঁ কয়। 2023 চনত সংসদৰ নতুন ভৱনত চৰকাৰে নাৰী শক্তি বন্দন অধিনিয়ম প্ৰৱৰ্তনৰ প্ৰথমটো উদ্যোগ লৈছিল বুলি তেওঁ মন্তব্য কৰে।
ভাৰত 21ৱীং সদী কে সবচে বড়ে নিৰ্ণয়ো মে চে এক নিৰ্ণয় লেনে যা ৰহা হে। मैं बहुत जिम्मेवारी के साथ कह रहा हूं कि 21वीं सदी के महत्वपूर्ण निर्णयों में से एक महत्वपूर्ण निर्णय यह है, नारी शक्ति को समर्पित है, नारी शक्ति बंधन को समर्पित है। हमारे देश की संसद एक नया इतिहास रचने के करीब है, एक ऐसा नया इतिहास जो अतीत की संकल्पनाओं को साकार करेगा, जो भविष्य के संकल्पों को पूरा करेगा।
প্ৰধানমন্ত্ৰীয়ে কয় যে গণতন্ত্ৰত মহিলাৰ সবলীকৰণে সমগ্ৰ প্ৰক্ৰিয়াটোক শক্তিশালী কৰে আৰু সেইবাবে সদনত মহিলাসকলৰ আসন সংৰক্ষণ অত্যন্ত গুৰুত্বপূৰ্ণ। স্বাধীনতা সংগ্ৰামৰ পৰা সংবিধান সভালৈ ভাৰতীয় মহিলাসকলে স্বাধীন ভাৰত গঢ়াৰ ক্ষেত্ৰত লৈ অহা শক্তিশালী ভূমিকাৰ বিষয়ে তেওঁ উল্লেখ কৰে। শ্ৰীমোদীয়ে কয় যে ভাৰতীয় মহিলাসকলে নিজস্ব গৰিমাৰে ৰাষ্ট্ৰপতিৰ পৰা প্ৰধানমন্ত্ৰীলৈ দেশৰ শীৰ্ষ পদবীত অধিষ্ঠিত হৈছে। পঞ্চায়তীৰাজ প্ৰতিষ্ঠানসমূহ মহিলাৰ নেতৃত্ব প্ৰদানৰ উল্লেখনীয় উদাহৰণ বুলি প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে। তেওঁ কয় যে সম্প্ৰতি 14 লাখৰো অধিক মহিলাই দেশৰ স্থানীয় নিকায়সমূহত সেৱা আগবঢ়াই আছে। 2014 চনৰ পৰা NDA চৰকাৰে জীৱনৰ প্ৰতিটো স্তৰতে মহিলাসকলক সহায় কৰিব পৰাকৈ আঁচনি প্ৰণয়ন আৰু ৰূপায়ণ কৰি আহিছে।
हमारे देश में महिला नेतृत्व का एक बेहतरीन उदाहरण पंचायती राज संस्थाएं भी हैं। आज भारत में 14 लाख से अधिक महिलाएं लोकल गवर्नमेंट बॉडीज में सफलतापूर्वक काम कर रही हैं। लगभग 21 राज्यों में तो पंचायतों में उनकी भागीदारी करीब करीब 50% तक पहुंच चुकी है।
এই অনুষ্ঠানত অংশ লৈ মহিলা আৰু শিশু বিকাশ মন্ত্ৰী অন্নপূৰ্ণা দেৱীয়ে কয় যে নাৰী শক্তি বন্দন অধিনিয়মে মহিলাৰ সবলীকৰণ, আত্মসন্মান আৰু গণতান্ত্ৰিক প্ৰক্ৰিয়াত তেওঁলোকৰ অংশগ্ৰহণ বৃদ্ধি কৰিব। সম্প্ৰতি দেশৰ কন্যা শিশুসকলে উন্নয়নৰ ধ্বজা বহন কৰিছে বুলি তেওঁ উল্লেখ কৰে। মহিলা কেন্দ্ৰিক বিকাশৰ জৰিয়তে ভাৰতে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত নতুন পৰিচিতি লাভ কৰিছে বুলি তেওঁ উল্লেখ কৰে। অনুষ্ঠানত অংশ লৈ দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশক বিকাশৰ পথেৰে লৈ যোৱাৰ লক্ষ্যৰে গ্ৰহণ কৰা প্ৰচেষ্টাৰ বিষয়ে উল্লেখ কৰে। তেওঁ কয় যে প্ৰধানমন্ত্ৰীৰ পৰিকল্পনা মৰ্মে বিভিন্ন আঁচনি আৰু নীতিসমূহ মহিলাক অগ্ৰাধিকাৰ দি ৰূপায়ণ কৰা হৈছে। অহা 16 এপ্ৰিলৰ পৰা 3দিনীয়াকৈ হ'বলগীয়া সংসদৰ বিশেষ অধিৱেশনৰ পাছতে দেশত নাৰী শক্তি বন্দন অধিনিয়ম কাৰ্যকৰী হ'ব বুলি আশা কৰা হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় মন্ত্ৰী অমিত শ্বাহে আজি জালিয়ানৱালাবাগৰ সাহসী শ্বহীদসকলৰ স্মৃতিত শ্ৰদ্ধাঞ্জলি জনাইছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীমোদীয়ে কয় যে তেওঁলোকৰ ত্যাগে দেশবাসীৰ মনত প্ৰেৰণাৰ শক্তিশালী স্মৃতি হিচাপে কাম কৰি থাকিব। প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে তেওঁলোকে প্ৰদৰ্শন কৰা সাহস আৰু দৃঢ়তাই ভৱিষ্যৎ প্ৰজন্মক স্বাধীনতা, ন্যায় আৰু মৰ্যাদাৰ প্ৰমূল্যৰ ৰক্ষক হিচাপে থিয় দিবলৈ প্ৰেৰণা যোগাই যাব। সামাজিক মাধ্যমৰ এটা বাৰ্তাত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে উল্লেখ কৰে যে 1919 চনৰ আজিৰ দিনটোত ব্ৰিটিছ প্ৰশাসকৰ অমানৱীয় আৰু নৃশংসতা জালিয়ানৱালাবাগত স্পষ্ট হৈ উঠিছিল। তেওঁ কয় যে সেইদিনা একাংশ অস্ত্ৰহীন লোকৰ শান্তিপূৰ্ণ সমাৱেশত ব্ৰিটিছে নিৰ্বিচাৰ গুলীবৰ্ষণ কৰিছিল। এই ঘটনাই সমগ্ৰ দেশক জোকাৰি গৈছিল বুলি উল্লেখ কৰি শ্ৰীশ্বাহে কয় যে ইয়াৰ পাছতে ভগৎ সিং আৰু উধাম সিঙৰ দৰে দেশপ্ৰেমী বিপ্লৱীৰ হৃদয়ত স্বাধীনতাৰ আকাংক্ষাৰ জুইকুৰা জ্বলি উঠিছিল। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙেও 1919 চনৰ আজিৰ দিনটোতে জালিয়ানৱালাবাগত ব্ৰিটিছৰ গুলীত মৃত্যু হোৱা লোকসকলৰ প্ৰতি গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীসিঙে কয় যে এই লোকসকলৰ আত্মত্যাগ ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ ইতিহাসত জিলিকি ৰ'ব আৰু দেশবাসীক চিৰকাল উদ্বুদ্ধ কৰিব। তেওঁ কয় যে তেওঁলোকৰ সাহসে প্ৰজন্মৰ পাছত প্ৰজন্মক ন্যায় মৰ্যাদা আৰু আত্মসন্মানৰ হকে থিয় দিবলৈ সদায় প্ৰেৰণা যোগাই থাকিব। অসমীয়াৰ বাপতি সাহোন ৰঙালী বিহুৰ আজি উৰুকা। কাইলৈ অসমবাসীয়ে গৰু বিহুৰ দিনা পৰম্পৰাগত ৰীতি নীতিৰে গৰুক গা ধুৱাই গোধনৰ শ্ৰীবৃদ্ধি কামনা কৰিব। গৰু বিহুৰ বাবে প্ৰয়োজনীয় মাখিয়তি দীঘলতিকে ধৰি সামগ্ৰীসমূহ কিনিবলৈ ৰাজ্যৰ বজাৰসমূহত বহু লোকৰ সমাগম হৈছে। কাইলৈ পুৱাই গ্ৰামাঞ্চলৰ জনসাধাৰণে নৈ বিল আদিত গৰুক গা ধুৱাই লাও বেঙেনা হালধি আদি খুৱাই কৃষিৰ বাবে প্ৰয়োজনীয় গৰুৰ শ্ৰীবৃদ্ধিৰ বাবে পৰম্পৰা পালন কৰিব। পৰহিলৈ মানুহ বিহুৰ দিনা হেঁপাহৰ বিহুৱানখন আগবঢ়াই পৰস্পৰক বিহুৰ ওলগ যাচিব। অসমীয়া নতুন বছৰটিক আদৰাৰ বাবে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে জনসাধাৰণে প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰিছে। ৰাজ্যজুৰি ঢোল পেঁপা গগনাৰ মাতত নান্দনিক পৰিৱেশৰ সৃষ্টি হৈছে। গ্ৰামাঞ্চলৰ লগতে চহৰাঞ্চলতো বিহু হুঁচৰিৰ আখৰা প্ৰায় সম্পূৰ্ণ হৈছে। ৰঙালী বিহু উৎসাহ উদ্দীপনাৰে উদযাপন কৰাৰ প্ৰস্তুতি হিচাপে ৰাজ্যৰ ঠায়ে ঠায়ে বিহু আৰু জনগোষ্ঠীয় নৃত্য তথা লোকবাদ্য বাদনৰ কৰ্মশালাসমূহ প্ৰায় অন্তিম পৰ্যায়ত উপনীত হৈছে। বিভিন্ন বিহু সমিতিয়ে এইবাৰ বিশ্ব বৰেণ্য শিল্পী ডঃ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উপলক্ষে এটা দিন সুধাকণ্ঠ নামত উৎসৰ্গা কৰাৰ লগতে জনতাৰ শিল্পী জুবিন গাৰ্গলৈও শ্ৰদ্ধা নিবেদিব। 1952 চনতে প্ৰতিষ্ঠা হোৱা লতাশিলৰ গুৱাহাটী বিহু সন্মিলনীয়ে এইবেলি মহাৰজত জয়ন্তী পালন কৰিব। চাৰিদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা এইবাৰ এটা দিন জুবিন গাৰ্গৰ নামত উৎসৰ্গা কৰিব বুলি বিহু সন্মিলনীৰ উদযাপন সমিতিয়ে প্ৰকাশ কৰিছে। বহিৰাজ্যৰ যন্ত্ৰচালিত তাঁতশালৰ গামোচা কোনো অসাধু ব্যৱসায়ীয়ে যাতে বিক্ৰী কৰিব নোৱাৰে তাৰ বাবে অসম চৰকাৰৰ হস্ততাঁত আৰু বস্ত্ৰ শিল্প বিভাগে বজাৰসমূহত সতৰ্ক দৃষ্টি ৰাখিছে। আমবাৰীৰ হস্ততাঁত আৰু বস্ত্ৰশিল্প সঞ্চালকালয়ৰ চৌহদত থলুৱা শিল্পীয়ে বোৱা গামোচা বিক্ৰীৰ ব্যৱস্থা কৰা হৈছে। মহানগৰৰ ঠায়ে ঠায়ে দিয়া আত্মসহায়ক গোটসমূহৰ গামোচাৰ বিপণীতো গ্ৰাহকৰ ভিৰ দেখা গৈছে। প্ৰসিদ্ধ সংগীত শিল্পী আশা ভোচলেৰ অন্ত্যেষ্টিক্ৰিয়া আজি বিয়লি 4 বজাত মুম্বাইৰ শিৱাজী পাৰ্কত সম্পন্ন হ'ব। মুম্বাইৰ ব্ৰিজ কেণ্ডি হস্পিতালত কালি 92 বছৰ বয়সত শিল্পীগৰাকীয়ে শেষ নিশ্বাস ত্যাগ কৰিছিল। মহানগৰখনৰ লোৱাৰ পৰেলত থকা বাসগৃহত শিল্পীগৰাকীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপনৰ ব্যৱস্থা কৰা হৈছে। বৰ্ষীয়ান অভিনেত্ৰী আশা পাৰেখ, যশস্বী সংগীত শিল্পী এ আৰ ৰহমান, কিংবদন্তী ক্ৰিকেটাৰ শচীন তেণ্ডুলকাৰকে ধৰি ভালেসংখ্যক বিশিষ্ট ব্যক্তিয়ে শিল্পীগৰাকীলৈ শেষ শ্ৰদ্ধা জ্ঞাপন কৰে। এন চি পিৰ নেত্ৰী সুপ্ৰিয়া চৌলে, অভিনেত্ৰী টাবু, মুম্বাইৰ মেয়ৰ ৰিতু টাৱাৰকে ধৰি সমাজৰ বহু বিশিষ্ট ব্যক্তিয়ে তেওঁক অন্তিম শ্ৰদ্ধা নিবেদন কৰে। ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৱে সামৰিক সচিব মেজৰ জেনেৰেল ৰোমান গফমেনক গুপ্তচৰ সংস্থা মোছাদৰ ইজৰাইলী ইনষ্টিটিউট ফৰ ইণ্টেলিজেন্স এণ্ড স্পেচিয়েল অপাৰেচনছৰ পৰৱৰ্তী সঞ্চালক হিচাপে নিযুক্তি দিছে। জ্যেষ্ঠ পদবীসমূহত নিযুক্তিৰ বাবে থকা উপদেষ্টা সমিতিৰ অনুমোদনক্ৰমে প্ৰধানমন্ত্ৰী নেতান্যাহুৱে এই নিযুক্তি দিয়ে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীনেতান্যাহুৱে গফমেনক প্ৰশংসা কৰি কয় যে তেওঁ চলিত যুদ্ধৰ সময়ত বিভিন্ন ফলপ্ৰসূ চিন্তাৰে চৰকাৰক সহায় কৰিছে। প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে জাৰি কৰা বিবৃতি অনুসৰি ৰোমান গফমেন চলিত বছৰৰ 2 জুলাইৰ পৰা 5 বছৰীয়া কাৰ্যকালৰ বাবে এই পদত থাকিব। IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি হায়দৰাবাদৰ ৰাজীৱ গান্ধী আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত ছানৰাইজাৰ্ছ হায়দৰাবাদ ৰাজস্থান ৰয়েলছৰ মুখামুখি হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। ইফালে যোৱা নিশা মুম্বাইৰ ৱাংখেৰে ষ্টেডিয়ামত অনুষ্ঠিত লীগ পৰ্যায়ৰ এখন খেলত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে মুম্বাই ইণ্ডিয়ানছক 18 ৰাণৰ ব্যৱধানত পৰাস্ত কৰে। আন এখন খেলত কালি গুজৰাট টাইটানছে লক্ষ্ণৌ ছুপাৰ জায়েন্টছক 7 উইকেটত পৰাস্ত কৰে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌবাৰ পঢ়ি দিছো। ভাৰতৰ নাৰী শক্তিয়ে কঠোৰ পৰিশ্ৰম, সাহস আৰু আত্মবিশ্বাসেৰে সাফল্যৰ শিখৰ স্পৰ্শ কৰিবলৈ সমৰ্থ হৈছে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় মন্ত্ৰী অমিত শ্বাহে আজি জালিয়ানৱালাবাগৰ সাহসী শ্বহীদসকলৰ স্মৃতিত শ্ৰদ্ধাঞ্জলি জনাইছে। অসমীয়াৰ বাপতি সাহোন ৰঙালী বিহুৰ আজি উৰুকা। বিহু উপলক্ষে অসমত আনন্দমুখৰ পৰিৱেশৰ সৃষ্টি হৈছে আৰু প্ৰসিদ্ধ সংগীত শিল্পী আশা ভোচলেৰ অন্ত্যেষ্টিক্ৰিয়া আজি বিয়লি 4 বজাত মুম্বাইৰ শিৱাজী পাৰ্কত সম্পন্ন হ'ব। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি বুলেটিন বিয়লি 3 বজাত শুনিবলৈ পাব।